মৰম ছাত্ৰ ছাত্ৰীসকল, আজি ভট্টদেৱৰ কৰ্মযোগৰ মই তৃতীয়টো পেৰেগ্ৰাফলৈ আহিছোঁ। ইতিমধ্যে তোমালোকক নিষ্কাম শব্দটোৰ বিষয়ে বা তাৰ অৰ্থ মই কৈছিলোঁ যে ভগৱানক যেতিয়া আৰাধনা কৰা হয় প্ৰাৰ্থনাৰ বিনিময়ত আমি যদি একো নিবিচাৰোঁ সেয়া হৈছে নিষ্কাম ভক্তি, আৰু সকাম ভক্তি হৈছে আমি ভগৱানক প্ৰাৰ্থনা কৰাৰ বিনিময়ত যদি কিবা কামনা কৰোঁ তেতিয়া হৈছে সকাম, আৰু যদি একো কামনা নকৰোঁ তেতিয়া হ'ব সেইটো নিষ্কাম। এতিয়া এই পেৰেগ্ৰাফটোৰ আৰম্ভণিতে এনেদৰে কোৱা হৈছে যে সকাম কৰ্মৰ প্ৰশংসা যদ্যপি গীতাৰ অভিমত নহে, মানে আমি কিবা এটা বাঞ্ছা কৰি যদি প্ৰাৰ্থনা কৰোঁ ভগৱানক সেই সকাম কৰ্মৰ প্ৰশংসা গীতাত নাই, তাক ভাল বুলি নকয়, যদ্যপি গীতাৰ অভিমত নহে, গীতাত সকাম কৰ্মক ভাল বুলি নকয়, তথাপি অকাৰণত কৰি শ্ৰেষ্ঠ পদে কহিলা, তথাপি একেবাৰে ভগৱানক স্মৰণ বা কীৰ্তন নকৰাতকৈ সকাম ভক্তি কৰিলেও তাক ভক্তি বুলিয়েই ধৰা হৈছে। যদি বোলো কেমনে যজ্ঞ মনোবাঞ্ছা পুৰিব তাত শুনা, আৰু যদি কওঁ যে কেনেকৈনো যজ্ঞত মনোবাঞ্ছা পূৰণ কৰিব পাৰি, আগৰ পেৰেগ্ৰাফত যজ্ঞৰ কথা কোৱাই হৈছিল যে যজ্ঞ কৰিবৰ কাৰণে ব্ৰাহ্মণসকলক জন্ম দিছিল, ব্ৰাহ্মণসকলে প্ৰজাৰ সৃষ্টি কৰিছিল আৰু প্ৰজাসকলৰ মনোবাঞ্ছা ব্ৰাহ্মণৰ জৰিয়তে ভগৱানলৈ প্ৰেৰণ কৰা হৈছিল। এতিয়া এই যজ্ঞ কৰিবলৈ হ'লে কেনেকৈ যজ্ঞ কৰিব লাগিব বা যজ্ঞত কেনেকৈ মনোবাঞ্ছা পূৰণ হ'ব এই বিষয়ে অৰ্জুনে জানিব বিচাৰিলে। তাতো শুনা, তেতিয়াহ'লে শুনা, যজ্ঞৰ দ্ৰব্যে দেৱক তুষ্ট কৰায়। যজ্ঞ যদি কৰা হয় তেতিয়া যজ্ঞত আমি যি ষোড়শ উপচাৰ আগবঢ়াওঁ বা পূজা কৰোঁ সেই যজ্ঞই দেৱতাক সন্তুষ্ট কৰায়। দেৱহুপু বৃষ্টিৰ দ্বাৰাই শস্য সম্পন্ন কৰি তুৰাক বৃষ্টি কৰাওক, আৰু দেৱতা যদি সন্তুষ্ট হয় তেওঁলোকৰ আশীৰ্বাদ বৃষ্টিৰ দ্বাৰাই শস্য উৎপন্ন হ'ব আৰু সেই শস্য খাই প্ৰজাসকলৰ বা সেৱকীসকলৰ মনোবাঞ্ছা পূৰ হ'ব। এমনে অন্যোন্যে বৃদ্ধি কৰিতে হবে শ্ৰেয়সলভিবা, এনেকৈয়ে ইজনে সিজনক সন্তুষ্ট কৰাৰ যিটো মাধ্যম সেই মাধ্যমৰ দ্বাৰাই সন্তুষ্টি লাভ কৰিব পাৰি। যজ্ঞ নকৰিলে দুখ শুনা, যদি যজ্ঞ কৰা নহয় তেতিয়াহ'লে কি কি দুখ হ'ব পাৰে সেই কথা শুনা। দেৱহবে বৃষ্টি কৰি প্ৰজাৰ অন্নাদি দি আছে, যে দেৱতাৰ সহায়তে বা দেৱতাসকলৰ সন্তুষ্টিৰ ফলস্বৰূপে প্ৰজাসকলে অন্ন আদি পাই আছে। এতেকে দেৱক নেদি যি ভোজন কৰে, গতিকে আমি যেতিয়া ভোজন কৰোঁ তেতিয়া তোমালোকে মন কৰিবা দেউতা মাহঁতে বা ককা আইতাহঁতে আহাৰ গ্ৰহণ কৰাৰ আগতেই অকণমান দুটামান ভাত দেৱতালৈ বুলি কাষত থৈ লয়, তাৰপাছতহে খায়। এতেকে দেৱক নিদি যি ভোজন কৰে, গতিকে যিজন আমাৰ শস্যদাতা তেওঁলোকলৈ উচৰ্গা নকৰাকৈ যিসকলে আহাৰ গ্ৰহণ কৰে তাক চৌৰ বুলি কোৱা হয়। শব্দটো চাবা তোমালোকে, যজ্ঞ কৰি যি ভোজন কৰে আৰু যিসকলে যজ্ঞ কৰাৰ পাছতহে যিকোনো খাদ্য বা আহাৰ গ্ৰহণ কৰে সি পঞ্চ সোণা পাপত মুক্ত হয় আৰু তেওঁলোক পঞ্চ সোণা যি পাপ আছে সেই পাপত মুক্ত হয় বুলি কৈছে, সেই পাপৰ পৰা মুক্ত হয়। অৰ্থাৎ আমি যি কৰ্মই নকৰোঁ বা যি কৰ্তব্যই পালন নকৰোঁ কিয়, প্ৰথমতে আমাৰ আৰাধ্য দেৱতাজনলৈ আমি আগবঢ়াব লাগে, তাৰ পাছতহে আমি সেই কামটো কৰিব লাগে বা আহাৰ বা ভোজন গ্ৰহণ কৰিব লাগে। এই পঞ্চ সোণাক সোণা দে এই পঞ্চ সোণা বুলি যে ক'লোঁ, পঞ্চ সোণানো কি এই বিষয়ে কৈছে কৃষ্ণই, পঞ্চ সোণাক সোণা, ঢেংকী মানে ঢেঁকী, পতা য'ত আমি পিছোঁ, আশা, আশা মানে আখল চাগে য'ত আমি ৰান্ধোঁ, পানীৰ কলহ, পানী থোৱা পাত্ৰ, বাঢ়নী, এইকেইটা হৈছে পঞ্চপ্ৰাণীৰ বাসস্থান। তেলে গীতাৰ মতে যে কোনকেইটা পঞ্চ সোণা বুলি কৈছে, ঢেঁকী, পতা, আশা, পানীৰ কলহ আৰু বাঢ়নী, এইকেইটা বেয়া বস্তু, এইকেইটাত বাসস্থান বুলি কৈছে, মানুহৰ মৃত্যু হ'ব পাৰে। আৰু এই কথাটো যে কৈছে এইটো গীতাত তেনেকুৱা অনেক আখ্যান আছে, অনেক কাহিনী আছে, সেইবিলাকৰ আধাৰতে কোৱা হৈছে। এইখিনি প্ৰাণীৰ বধস্থান, যিসবে পঞ্চযজ্ঞ নকৰি ভোজন কৰে, যিসকলে এই পঞ্চ সোণাক তেওঁলোকৰ নৈবেদ্য আগ নবঢ়োৱাকৈ ভোজন কৰে, সি দুৰাচাৰী পাপকো মাত্ৰ ভোজন কৰে। তেওঁলোকে কি কৰে, যি ভোজন কৰে, যি পেটলৈ যায়, সেয়া কিন্তু পাপহে যায়। এতিয়া আমি কোনেও নকৰোঁ নহয় জানো, আমিনো কেতিয়া ঢেঁকী, পতা, আশা, পানীৰ কলহ, বাঢ়নী এইবিলাকক পূজা কৰোঁ, যজ্ঞ কৰোঁ, আমি কেতিয়াও নকৰোঁ। কিন্তু আমাৰ লোকবিশ্বাস, লোকাচাৰত এইখিনি কথা আছে যে ঢেঁকীত দিয়াৰ সময় বা ঢেঁকীত বহিব নাপায় বুলি কয়, পতা ৰাতিপুৱা গধূলি পতাত মছলা পিছাটো এগৰাকী সুখ গৃহিণীৰ লক্ষণ বুলি কয়, অৰ্থাৎ পতাখন এনেই পেলাই থ'ব নালাগে, পতাখন ব্যৱহাৰ কৰিব লাগে। ঠিক তেনেকৈ আখলত, যদি আশাৰ অৰ্থ আখলেই হয়, মই আগতেই কৈছোঁ সকলো অৰ্থ শব্দ অৰ্থ ময়ো নাজানিব পাৰোঁ, আমি ধৰি লৈছোঁ যদি আশা মানে আখলেই হয়, তেতিয়াহ'লে সেই অগ্নিক পূজা নকৰাকৈ আমি জুইকুৰা জ্বলাব নোৱাৰোঁ। পানীৰ কলহ, পানীৰ কলহত, কলহত যেতিয়া পানী থওঁ সেই পানী সদায় ঢাকোন লগাই থ'ব লাগে, উদঙাই থ'ব নালাগে। আকৌ বাঢ়নী, বাঢ়নীটোৱে যিহেতু আমি চোতাল সাৰোঁ, গতিকে তাত বিভিন্ন ধৰণৰ বেয়া বস্তু, যিবিলাক লোকবিশ্বাসমতে যদি দেওভূত কিবা আছে সেইবিলাকক আঁতৰাবলৈহে বাঢ়নী ব্যৱহাৰ কৰা হয়। আৰু বৈজ্ঞানিক অৰ্থত বাঢ়নীত যিহেতু চোতাল সাৰোঁ, গতিকে তাত বিভিন্ন ধৰণৰ বীজাণু থাকিব পাৰে, বেয়া বস্তু লাগি থাকিব পাৰে, সেইকাৰণে বাঢ়নীটো আমি সচৰাচৰ কি কৰোঁ, চোতালৰ চোতাল সাৰি সেইটো বাহিৰে বাহিৰে নিওঁ, বাহিৰে বাহিৰে ধুই বাহিৰতে থওঁ, বা বাঢ়নীটো নিৰ্দিষ্ট জেগাত ওলোমাই থওঁ। কিন্তু বাঢ়নীটো আমাক কয় ককা আইতাহঁতে যে কেতিয়াও ঘৰৰ ভিতৰেদি বাঢ়নীটো আগফালৰ পৰা পিছফাললৈ নিনিবি, তেতিয়া দেওভূত ঘৰত প্ৰৱেশ কৰে বুলি লোকবিশ্বাসমতে কৈছিলে। আৰু এতিয়া আমি জানিছোঁ যে বিভিন্ন জীৱাণু বীজাণু তাত লাগি থাকে যিহেতু, গতিকে ঘৰৰ ভিতৰেদি অনা অনুচিত, এই কথাবোৰ চলি আহিছে মুখে মুখে, কিন্তু কিয় কয় আমি নাজানো। এতিয়া এই বস্তুকেইটাক কৈছে যে এইবোৰ প্ৰাণীৰ বধস্থান, মৃত্যু হয়, মৃত্যু হ'ব পাৰে, গতিকে এইবোৰ বস্তু আমি কি কৰিব লাগে, নিয়ম মতে মানে তেওঁলোকক যজ্ঞ কৰিব নালাগে, যজ্ঞটো কৰি তেওঁলোককতো এইবিলাকতো পূজা কৰিব নোৱাৰোঁ, গতিকে যিখিনি ৰীতি নীতি পৰম্পৰা এই বস্তুকেইটাক লৈ আছে সেইখিনি আমি মানিব লাগে, সেয়াই যজ্ঞ। আৰু সেই যজ্ঞ নকৰাকৈ যদি আমি ভোজন কৰোঁ, সেইখিনি কাম কৰি চুই মেলি আমি যদি আকৌ গা পা ধুই ভালকৈ আহাৰ গ্ৰহণ নকৰোঁ, তেতিয়াহ'লে আমাৰ কি হয়, সেই বেয়াখিনিকে গ্ৰহণ কৰাৰ দৰে হয়, তাৰমানে পাপে ভোজন কৰাৰ দৰে হয়। জগত চক্ৰৰ প্ৰবৃত্তি হেতু জগতৰ নিয়ম অনুসৰি কৰ্ম কৰিব লাগে। তাক শুনা, যে জগতৰ জগত চক্ৰৰ যিবোৰ নিয়ম নীতি আছে সেইমতে যদি কৰ্ম কৰোঁ তেতিয়াহ'লে সি দুৰাচাৰ কেতিয়াও নহয়। তেনে সেই কথাখিনি কেনেকৈ কৰিবলৈ তাক শুনা, অন্ন যদি শুক্ৰ শোণিত ৰূপে পৰিণাম গৈল তেবে প্ৰাণী হ'ব উপজে। অন্ন যদি আমি শুদ্ধ চিত্তেৰে গ্ৰহণ কৰোঁ তেতিয়াহ'লে সেই পৰিমিত আহাৰে, সেই সাত্বিক আহাৰে আমাক কি দিব, আমাৰ শৰীৰত শুক্ৰ সৃষ্টি কৰিব বা শোণিত ৰূপে, মানে আমাৰ ভাল তেজৰ জন্ম হ'ব, আমি সুস্থ সবল হৈ থাকিম আৰু তাৰ ফলতেই প্ৰাণী হ'ব উপজে। আৰু যদি আমাৰ স্বাস্থ্য ভাল হয় তেতিয়াহ'লে আমাৰ সন্তানো ভাল হ'ব। মেঘৰ বৃষ্টিয়ে অন্ন হয়, মেঘে বৃষ্টি প্ৰদান কৰে, বৰষুণ দিয়ে, ফলত সেই বৰষুণ পথাৰত পৰে, আমি কাম কৰোঁ, সেই পানীৰ সহায়ত আমি আমাৰ আহাৰ বা অন্ন আমি তৈয়াৰ কৰোঁ। যজ্ঞৰ ধূমে মেঘ হয়, আকৌ যজ্ঞত যে ধোঁৱা ওলায় সেই ধোঁৱাই উৰি 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 গৈ মেঘৰ সৃষ্টি কৰে। যজ্ঞ কৰ্মত উদ্ভৱ হয়, তেনে যজ্ঞটো এনেই আমি জুইকুৰা ধৰি তাত থৈ দিলেই যজ্ঞ নহয়, সেই যজ্ঞ কৰিব লাগিব মানুহে। আৰু সেই যজ্ঞ কৰিবৰ কাৰণে যিসকলক অনুমতি দিয়া হৈছে সেই ব্ৰাহ্মণসকলৰ কথাকে কৈছোঁ, যে তেওঁলোকে জুইকুৰাৰ ওচৰত বহি থাকিলেওতো যজ্ঞ নহ'ব, হাতে কামেৰে মনে ধ্যানে সেই যজ্ঞৰ কামখিনি কৰিব লাগিব। তেনে যজ্ঞত কৰ্মৰ উদ্ভৱ হয়, যজ্ঞ কৰিবলৈ যোৱা মানে তাত কৰ্ম কৰা হয়, কৰ্ম বেদত প্ৰকাশ হয়। আৰু এই কৰ্ম কৰিলে কি হয় কি নহয় সেইখিনি কথা বেদত আছে, আমি আগতেও পাইছোঁ যে কৰ্ম মানুহে কৰিবই লাগিব। কৰ্ম মানে কেৱল কাম নহয়, কৰ্ম মানে কৰ্তব্য। আমি যিমানেই যি নকৰোঁ লাগিলে, আমি হাত চাপৰি বজাই নামঘৰত 24 ঘণ্টা বহি থাকিলে আমাৰ পেট কেতিয়াও ভৰ্তি নহয়। আমি কি কৰিব লাগিব, পূজা পাতলো কৰিব লাগিব, আমি দেৱতাক স্মৰণ কৰিব লাগিব, শ্ৰৱণ কৰিব লাগিব, আৰু দুই হাতে আমি কাম কৰিবই লাগিব, পথাৰলৈ যাবই লাগিব, পঢ়া শুনা কৰিবই লাগিব, চাকৰি বাকৰি কৰিবই লাগিব, ঘৰ পৰিচালনা কৰিবই লাগিব, সকলো কাম কৰি থাকিব লাগিব, তেতিয়াহে আমাৰ কৰ্ম হ'ব। গতিকে কৰ্মৰ কথা বেদত লিখাই আছে, বেদো পৰম ব্ৰহ্মত জন্মে। আৰু এই বেদখননো ক'ৰ পৰা হৈছে, যে ব্ৰহ্মাৰ পৰাই সৃষ্টি হৈছে। গতিকে ব্ৰহ্মাই সৃষ্টি কৰা বেদ, বেদত প্ৰকাশ কৰা কৰ্ম, কৰ্মৰ পৰা হোৱা যজ্ঞ, যজ্ঞৰ কাৰণে যজ্ঞৰ পৰা সৃষ্টি হোৱা ধোঁৱা, আকৌ সেই ধোঁৱাৰ পৰা সৃষ্টি হোৱা মেঘ, মেঘৰ পৰা হোৱা বৰষুণ, বৰষুণৰ পৰা হোৱা আমাৰ শস্য, এই গোটেইবোৰ এডাল শৃংখল, এডাল চেইনৰ নিচিনা। গতিকে কাম সকলোৱে কৰিবই লাগিব, ইটোক এৰি সিটোৱে কাম নকৰাকৈ থাকিব নোৱাৰে, বা কেৱল যজ্ঞ কৰিলেও নহ'ব, কেৱল কাম কৰিলেও নহ'ব, দুয়োটাই ইটোৰ লগত সিটোৰ সম্পৰ্ক আছে। সেইকাৰণে জ্ঞানযোগ আৰু কৰ্মযোগৰ মাজত সম্পৰ্ক আছে বুলি আগতেই কৈ আহিছে। এতেকে ব্ৰহ্মক সৰ্বগত জানিবা, এতিয়া জানিবা যে ব্ৰহ্মই সকলোৰে মূল, তেওঁক সন্তুষ্ট কৰি ৰাখিলেই সকলো হ'ব। তথাপি যজ্ঞ উপায়েহে ব্ৰহ্মক পায়, তথাপিও আমি যজ্ঞ কৰিহে ব্ৰহ্মক পাব পাৰোঁ। যজ্ঞ মানে আমি যদি আমাৰ গোঁসাইৰ ঘৰত চাকি এগছো জ্বলাইছোঁ সেয়াও যজ্ঞ। আমি যজ্ঞ কৰিবৰ কাৰণে আমি পুৰোহিত মাতি আনি, ব্ৰাহ্মণ মাতি আনি, আমি ক'ৰবাত ডাঙৰকৈ জুই একুৰা ধৰি মন্ত্ৰ মাতি থাকিব লাগিব সেইটো কথাও কোৱা নাই। কিন্তু যজ্ঞ শব্দটো ব্যাপক অৰ্থ, আমি যদি ধূপডালো জ্বলাই ভগৱানক এবাৰ স্মৰণ কৰিছোঁ, চাকি গছো যদি গোঁসাইৰ ৰুমত জ্বলাইছোঁ এবাৰ স্মৰণ কৰিছোঁ, সেয়াও এক প্ৰকাৰৰ যজ্ঞ। তেতিয়া কি হয়, আমাৰ মনটো স্থিৰ হয়, আৰু তেতিয়া সেই স্থিৰ মনৰ সহায়ত আমি ব্ৰহ্মক কল্পনা কৰি ল'ব পাৰোঁ বা তেওঁক ওচৰত পাব পাৰোঁ। মনটো স্থিৰ কৰাটোৱে যিকোনো কাম কৰাৰ আগত মনটো স্থিৰ কৰাটো ডাঙৰ কথা। পঢ়া শুনা কৰাৰ আগতো আমি ধূপ এডাল জ্বলাই দিওঁ, তাৰ অৰ্থ ধূপডালে যে ভগৱানক পাবগৈ সেইটো নহয়, ধূপডাল জ্বলাই যে আমি ব্ৰহ্মক সোঁৱৰণ কৰিলোঁ, ফলত আমাৰ কি হ'ল, মনটো শান্ত হ'ল, স্থিৰ হ'ল, যাতে সেইখিনি সময়ত বেলেগ কথা আৰু একো নাহে, পঢ়াৰ কথাহে আহে। সেইটো এটা যজ্ঞ। এতেকে যজ্ঞ ব্ৰহ্মৰ প্ৰিয়তম। গতিকে কি কৈছে, যজ্ঞ ব্ৰহ্মাই ভাল পায়, গতিকে যজ্ঞ হৈছে ব্ৰহ্মৰ প্ৰিয়তম, লোকৰ সততে কৰিবই লাগে, আৰু সেইকাৰণে আমি যজ্ঞ যিকোনো প্ৰকাৰে হ'লেও যজ্ঞ কৰিব লাগে। যি যজ্ঞ নকৰে তাৰ বৃথা জীৱন জানিবা, আৰু যি ভগৱানক এবাৰো কীৰ্তন নকৰে, শ্ৰৱণ নকৰে, স্মৰণ নকৰে, ধূপ এডালো নজ্বলায়, যিখিনি ৰীতি নীতি সেইখিনিও মানি নচলে, যিখিনি বেয়া বুলি কয় সেইখিনিও মানি নচলে, যিখিনি ভাল বুলি কয় সেইখিনিও মানি নচলে, এনেকুৱা অহংকাৰী মানুহক কেতিয়াও ব্ৰহ্মাই শক্তি নিদিয়ে, সাহস নিদিয়ে, আৰু সেইবিলাকৰে জীৱন বৃথা হয়। সেইকাৰণে কৃষ্ণই অৰ্জুনৰ প্ৰশ্নৰ উত্তৰ দি এনেদৰে বুজাই দিছে যে যজ্ঞও কৰিব লাগিব, কৰ্মও কৰিব লাগিব, জ্ঞানো প্ৰাপ্ত হ'ব লাগিব, নহ'লে কোনো এটা সম্পূৰ্ণ নহয়। আজি এই পেৰেগ্ৰাফটোকে তোমালোকক দিলোঁ, তাৰপিছৰ পেৰেগ্ৰাফটো আমি আকৌ নেক্সট ক্লাছত পঢ়িম।